এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 6 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বিভিন্ন জিলাত বিশ্ব চিকল চেল দিৱসৰ আয়োজন, অহা 21 জুনত হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত জিলা প্ৰশাসনৰ নিৰ্দেশনা জাৰি, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা প্ৰকল্পৰ অধীনত প্ৰাৰম্ভিক পৰ্যায়ত উত্তীৰ্ণ ৰাজ্যৰ 25 গৰাকী পৰীক্ষাৰ্থীলৈ 50,000 টকাৰ জলপানী, আৰু বিশ্বকাপ ফুটবলত আজি মাজনিশা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত খেল। বিশ্ব চিকল চেল দিৱস উপলক্ষে আজি শোণিতপুৰ জিলাৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানত সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়। ইয়াৰ জৰিয়তে এই ৰোগবিধ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা, ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু সঠিক ব্যৱস্থাপনাৰ প্ৰতি উৎসাহিত কৰাৰ প্ৰয়াস কৰা হৈছে। তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ অধীনৰ স্কুল অব নাৰ্ছিঙৰ সন্মিলন কক্ষত এই দিৱস অনুষ্ঠিত হয়। এই দিৱস উপলক্ষে স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক ডাঃ বিমান শৰ্মাই সভাপতিত্ব কৰা সভাখনত চিকল চেল ৰোগ সম্পৰ্কে সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তা, সময়মতে পৰীক্ষা নিৰীক্ষা আৰু উপযুক্ত চিকিৎসা সেৱা লাভৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। এই অনুষ্ঠানত জিলা নডেল বিষয়া ডাঃ প্ৰদীপ কুমাৰ শৰ্মা, স্কুল অব নাৰ্ছিঙৰ অধ্যক্ষা, জিলা ডাটা মেনেজাৰ, অন্যান্য স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। পশ্চিম কাৰ্বি আংলং জিলাতো আজি বিশ্ব চিকল চেল দিৱসৰ আয়োজন কৰা হয়। জিলাখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানত জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত হামৰেণ জিলা চিকিৎসালয়ত বিশেষ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত হামৰেণ জিলা চিকিৎসালয়ৰ অধীক্ষক, ভাৰপ্ৰাপ্ত উপ অধীক্ষক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পশ্চিম কাৰ্বি আংলং জিলাৰ তথ্য প্ৰবন্ধকৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানত চিকল চেল ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে ৰোগবিধৰ লক্ষণ, ইয়াৰ কাৰণ, প্ৰতিৰোধ আৰু আগতীয়া চিনাক্তকৰণ তথা সঠিক ব্যৱস্থাপনা সন্দৰ্ভত আলোচনা কৰা হয়। জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰতো চিকল চেল ৰোগ সন্দৰ্ভত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয় বুলি আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সংবাদদাতাই জনাইছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 2047 চনৰ নিৰ্ধাৰিত লক্ষ্যৰ পূৰ্বেই ভাৰতত চিকল চেল ৰোগ নিৰ্মূল হ'ব বুলি আস্থা ব্যক্ত কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি মধ্যপ্ৰদেশৰ ওমকাৰেশ্বৰত আন্তঃৰাষ্ট্ৰীয় চিকল চেল দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ লৈ এইদৰে কয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 21 জুনত পুনৰ অনুষ্ঠিত কৰা হ'ব। এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে শোণিতপুৰ জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শোণিতপুৰৰ জিলা দণ্ডাধীশ আনন্দ কুমাৰ দাসে এক নিৰ্দেশযোগে জিলাখনত নিৰ্ধাৰিত 5টা পৰীক্ষা কেন্দ্ৰত 100 মিটাৰ ব্যাসৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ দণ্ডাধীশে দিয়া নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনাধিকৃত বা কোনো অপ্ৰয়োজনীয় ব্যক্তিৰ সমাৱেশ বা জমা হোৱা কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে পৰীক্ষা প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পৰা, অসৎ উপায় অৱলম্বন কৰাত সহায় কৰিব পৰা যিকোনো ধৰণৰ অনাধিকৃত প্ৰৱেশ, ফটোগ্ৰাফী, ভিডিঅ'গ্ৰাফী আৰু যোগাযোগ ব্যৱস্থাও নিষিদ্ধ কৰা হৈছে। পৰীক্ষাৰ সামগ্ৰী সুৰক্ষা, জিম্মা আৰু পৰিবহণত বাধা বা হস্তক্ষেপ কৰা যিকোনো কাৰ্যৰ ওপৰত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে। প্ৰশাসনৰ এই নিষেধাজ্ঞা 18 জুনৰ পৰা 21 জুন পৰীক্ষা সম্পূৰ্ণ নোহোৱালৈকে বাহাল থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ইপিনে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত কৰাক লৈ নগাঁও জিলা প্ৰশাসনৰ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। নগাঁও জিলা আয়ুক্ত দেৱাশী শৰ্মাই এই পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধত একেধৰণৰ নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে পৰীক্ষাত নিয়োজিত জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়া সচেতন হ'বলৈ নিৰ্দেশ দিয়ে। পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষাৰ্থীয়ে কোনো ধৰণৰ বৈদ্যুতিন সামগ্ৰী নিব নোৱাৰিব বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে। সদৌ টাই আহোম ছাত্ৰ সন্থা আটাচুৰ উদ্যোগত আজি শিৱসাগৰ নগৰৰ মুক্তিনাথ চাৰিআলিত ONGCৰ বিৰুদ্ধে 2 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আটাচুৰ অভিযোগ অনুসৰি ONGCয়ে নিযুক্তি প্ৰক্ৰিয়া বন্ধ ৰখাৰ লগতে লোকচানৰ অজুহাতত ব্যক্তিগত প্ৰতিষ্ঠানক তৈল ক্ষেত্ৰৰ দায়িত্ব প্ৰদান কৰা আৰু শিৱসাগৰৰ পৰা বিভিন্ন কাৰ্যালয় স্থানান্তৰ কৰাৰ দৰে সিদ্ধান্তসমূহ অসম তথা থলুৱা জনসাধাৰণৰ স্বাৰ্থ বিৰোধী। ONGCত 100% থলুৱা নিযুক্তি নিশ্চিত কৰা, বিশুদ্ধ খোৱাপানী ব্যৱস্থা, পৰিৱেশ সংৰক্ষণ, কলা সংস্কৃতি আৰু ক্ৰীড়া আন্তঃগাঁথনি উন্নয়ন, ঠিকাৰ আবণ্টনৰ নিয়ন্ত্ৰণত নাজিৰাতে ৰখা, ONGCৰ চিকিৎসালয়ৰ পৰিকাঠামো উন্নত কৰা আৰু চুকাফা চিকিৎসালয়ত অনিয়ম বন্ধ কৰাৰ দাবীও সংগঠনটোৱে উত্থাপন কৰি ছাত্ৰ সংগঠনটোৰ এগৰাকী বিষয়ববীয়াই এইদৰে কয়।
যি নীতি গ্রহণ করেছে তার বিপরীতে আজি টাইমস অফ কন্ট্রাই আমি প্রতিবাদ সাব্যস্ত করেছো। আমি বিভিন্ন সময় দেখিলো ওএনজিসিয়ে ইয়াত কোটি কোটি টাকা রাজহ সংগ্রহ করেছে বছর বছর ধরে। ইয়ার বিপরীতে শিবসাগরবাসী রাইজ আজি ওএনজিসিয়ে সুবিধা প্রদান করবা নাই, যখন মেডিকেল হসপিটাল প্রদান করেছিল তাতো যে ধরনের আকাশলঙ্গী মূল্য দাম, ইয়ার বিপরীতে টাইমস অফ কন্ট্রাই আজি প্রতিবাদ সাব্যস্ত করেছো। ইয়ার সমান্তরালক আজি কেব বছর ধরে ওএনজিসিয়ে প্রায় যখন নিযুক্তি প্রক্রিয়া আগতে বিগত বর্ষ সময় নিযুক্তি প্রক্রিয়া উলিয়াইছিলে ইয়ার তুলনায় আজি কেব বছর ধরে নিযুক্তি প্রক্রিয়া সম্পূর্ণরূপে বন্ধ করে রেখেছে। ইয়ার বিরোধী টাইমস অফ কন্ট্রাই প্রতিবাদ সাব্যস্ত যেতালেক ওএনজিসিয়ে থলুয়া বিরোধী চক্রান্ত মনোভাব মনের পর ত্যাগ নকরব, যেতালেক ওএনজিসিয়ে 100% থলুয়া নিযুক্তি প্রদান নকরব, যেতালেক ওএনজিসিয়ে শৈক্ষিক অর্থনৈতিক ক্ষেত্র শৈক্ষিক ক্ষেত্রে দুখিয়া মেধা সম্পন্ন ছাত্র ছাত্রী সকলের ক্ষেত্রে সহযোগ ভাগ নব, তেতিয়ালৈকে টাইমস অফ কন্ট্রাই আমি কোনো কাৰণে ক্ষান্ত নাথাকো। সেই কথাটা আমি আজি আজি অবস্থান নবক থলিপা টাইমস অফ কন্ট্রাই শেষ হওয়ার কারণে ওএনজিসি হকে নিবেদন করছো। ইয়ার পিছতো যদি ওএনজিসিয়ে কোনো ধরনের ব্যবস্থা গ্রহণ নকরে নিশ্চয়ই টাইমস অফ কন্ট্রাই ইয়ার পরবর্তী পর্যায়ত এক বৃহৎ তীব্র গণতান্ত্রিক বিবাদ হাবিছিল, কিন্তু কোনো কাৰণে কোনো ধাবন নকৰে।
ধৰ্মঘট কাৰ্যসূচীত আটাচুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ লগতে সংগঠনটোৰ নেতাকৰ্মী আৰু ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সদ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা প্ৰকল্পৰ অধীনত চলিত বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত উত্তীৰ্ণ অসমৰ 25 পৰীক্ষাৰ্থীলৈ 50,000 টকাকৈ আগবঢ়োৱা জলপানীৰ বাবে আবেদনৰ প্ৰক্ৰিয়া মুকলি কৰা হৈছে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এটা বিবৃতিযোগে কয় যে এই বৰ্ষৰ UPSCৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ 25 পৰীক্ষাৰ্থীক মূল আৰু মৌখিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ সন্থাই 50,000 টকাকৈ জলপানী আগবঢ়াব। এই জলপানী লাভ কৰিবলৈ পৰীক্ষাৰ্থীসকলক ছাত্ৰ সন্থাৰ ৱেবছাইট www.asu.org.inত আবেদন কৰিবলৈ আহ্বান জনোৱা হৈছে। অহা 24 জুনৰ নিশা 12 বজালৈ এই আবেদন প্ৰক্ৰিয়া চলি থাকিব। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি আদালতত অভিনেতা ৰবি শৰ্মাই সাক্ষ্য প্ৰদান কৰে। অৱশ্যে আজি সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অসম্পূৰ্ণ হোৱা বাবে কাইলৈ অভিনেতাগৰাকীক পুনৰ সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত বিচাৰি অভিনেতা ৰবি শৰ্মাই এখন এজাহাৰ দাখিল কৰিছিল আৰু সেই অনুসৰি আদালতে আজি অভিনেতাগৰাকীক সাক্ষ্য গ্ৰহণ কৰিবলৈ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত শুনানি অনুষ্ঠিত হয়। আজি আদালতত অভিযুক্তৰ হৈ অধিবক্তা অনিল মিশ্ৰই ভাৰ্চুৱেল মাধ্যমেৰে যুক্তি প্ৰদৰ্শন কৰে। আজিৰ শুনানিত অসম চৰকাৰৰ হৈ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰ উপস্থিত থাকে। পাছত আদালতে সকলো পক্ষৰ যুক্তি শুনি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন 23 জুনত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জনসাধাৰণক বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজভাৱে উপলভ্য কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰা, ৰাইজৰ ৰাজহুৱা ওজৰ আপত্তি সময়মতে নিষ্পত্তি কৰা আৰু বিভিন্ন জনকল্যাণমূলক সেৱা আঁচনি চৰকাৰে গ্ৰহণ কৰিছে। এই উদ্দেশ্যে চৰকাৰে জনকল্যাণ শিবিৰ 2026 বিভিন্ন অঞ্চলত আয়োজন কৰিছে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা প্ৰশাসনৰ আটাইকেইটা উন্নয়ন খণ্ডত আজিৰে পৰা জনকল্যাণ শিবিৰ 2026 আয়োজন কৰা হৈছে। আজি আৰু কাইলৈ অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকালত জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ খতিয়ান ৰাইজৰ মাজত উত্থাপন কৰা হ'ব। শিৱসাগৰ জিলাত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ কেইবাটাও শিবিৰত জিলাখনৰ আয়ুক্তসহ সহকাৰী জিলা আয়ুক্ত, খণ্ড উন্নয়ন বিষয়া, জিলা পৰিষদৰ সদস্যৰ লগতে আঞ্চলিক পঞ্চায়তৰ বিষয়ববীয়া আৰু অংগনবাড়ী কৰ্মীসকল উপস্থিত থাকে। ইপিনে নগাঁও জিলাৰ 13টা খণ্ড উন্নয়নৰ লগতে সদৰ আৰক্ষী ছাউনীত কালিৰে পৰা আৰম্ভ হোৱা জনকল্যাণ শিবিৰত ব্যাপক জনসমাগম দেখিবলৈ পোৱা গৈছে। নগাঁও জিলা প্ৰশাসন আৰু নগাঁও পৌৰসভাৰ যুটীয়া উদ্যোগত এই শিবিৰ অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক, জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, পৌৰসভাৰ সভানেত্ৰী, জিলাখনৰ স্বাস্থ্য, কৃষি আৰু মীন বিষয়ৰ লগতে বহু চৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়া উপস্থিত থাকে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি মাজনিশা ছিয়াটল ষ্টেডিয়ামত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। পুৱতি নিশা হ'বলগীয়া এখন খেলত স্কটলেণ্ড মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে আজি পুৱাৰ এখন খেলত মেক্সিকোৱে দক্ষিণ কোৰিয়াক 1-0 ব্যৱধানত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ বিভিন্ন জিলাত বিশ্ব চিকল চেল দিৱস অনুষ্ঠিত। অহা 21 জুনত হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত জিলা প্ৰশাসনৰ নিৰ্দেশনা জাৰি। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা প্ৰকল্পৰ অধীনত প্ৰাৰম্ভিক পৰ্যায়ত উত্তীৰ্ণ ৰাজ্যৰ 25 গৰাকী পৰীক্ষাৰ্থীলৈ 50,000 টকাৰ জলপানী আৰু বিশ্বকাপ ফুটবলত আজি মাজনিশা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত খেল। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।